아카스바니. 마트를 보수 벌스미다 되냐? 이럴 한 마트를 경호하세? 마니시아 প্রধানমন্ত্রী দাদু সেলি আনোয়ার বিন ইব্রাহিমে আজিৰ পৰা তিনিদিনীয়া সূচীৰে ভাৰত ভ্ৰমণ কৰিব। বৈঠকত মনকীপক সুৰক্ষা কাৰ্যভাৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব ডঃ পি কে মিশ্ৰৰ অধ্যক্ষতাত কালি এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। আজি ৰক্ষাবন্ধন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰক্ষাবন্ধন উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। বিদেশমন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত নেপালৰ বিদেশমন্ত্ৰী ডঃ আৰজু ৰাণাদেৱৰ সৈতে বৈঠকত মিলিত হ'ব আৰু বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰী মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কৈছে যে প্ৰশাসনিক ব্যৱস্থাত প্ৰয়োজনীয় সংস্কাৰ অনাৰ পাছতে দেশখনত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত হ'ব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী দাতু ছেৰি আনোৱাৰ বিন ইব্ৰাহিমে আজিৰ পৰা তিনিদিনীয়া সূচীৰে ভাৰত ভ্ৰমণ কৰিব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া হ'ব তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ। নিৰাপেক্ষ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰকো সাক্ষাৎ কৰিব। ভাৰতীয় মালয়েছিয়াৰ শক্তিশালী ঐতিহাসিক আৰু সামাজিক সাংস্কৃতিক সম্পৰ্ক আছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি 2015 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মালয়েছিয়া ভ্ৰমণৰ সময়ত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক বৰ্ধিত কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হয়। প্ৰধানমন্ত্ৰী আনোৱাৰ বিন ইব্ৰাহিমৰ ভাৰত ভ্ৰমণে বিভিন্ন খণ্ডৰ সহযোগিতাৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ জৰিয়তে ভৱিষ্যতে দুয়োখন দেশৰ দ্বিপাক্ষিক মিত্ৰতা অধিক শক্তিশালী কৰাৰ পথ মুকলি কৰিব বুলি আশা কৰা হৈছে। দেশত মনকীপক ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা ৰক্ষা পাবৰ বাবে গ্ৰহণ কৰা বিভিন্ন প্ৰস্তুতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব ডঃ পি কে মিশ্ৰৰ অধ্যক্ষতাত কালি এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনস্বাস্থ্য উপায় সম্পৰ্কীয় বিষয়সমূহতো আলোচনা কৰা হয়। বৈঠকত মুখ্য সচিবগৰাকীয়ে এই ৰোগৰ তৎক্ষণিকভাৱে ধৰা পেলাব পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰীক্ষণ ব্যৱস্থা বৃদ্ধি কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিয়ে। তেওঁ লগতে আগতীয়াকৈ এই ৰোগ ধৰা পেলাব পৰাকৈ পৰীক্ষাগাৰসমূহক অধিক সূক্ষ্ম আৰু বিস্তৃতভাৱে কাম কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে দেশত বৰ্তমান এই ৰোগৰ পৰীক্ষণ কৰিব পৰা 32টা পৰীক্ষাগাৰ আছে। শ্ৰীমিশ্ৰই কয় যে এই ৰোগৰ প্ৰতিৰোধ আৰু চিকিৎসা সন্দৰ্ভত ব্যাপকভাৱে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা উচিত। তেওঁ মন্ত্ৰীপক্ষৰ লক্ষণ আৰু প্ৰতিৰোধ সন্দৰ্ভত স্বাস্থ্যকৰ্মীসকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে দেশত এতিয়ালৈকে মন্ত্ৰীপক্ষ ৰোগত কোনো লোক আক্ৰান্ত হোৱা নাই আৰু ব্যাপক হাৰত এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকাও অতি কম। এই ৰোগত আক্ৰান্ত লোকৰ শৰীৰত জ্বৰ, ডিঙিৰ সোঁহাৰণি, ডিঙিৰ গ্ৰন্থি ফুৰা, চাই ৰঙা পৰা, কঁকালৰ বিষাদি লক্ষণে দেখা দিয়ে। সাধাৰণতে ইয়াৰ সংক্ৰমণ 2-4 সপ্তাহলৈ থাকে আৰু চিকিৎসাৰ জৰিয়তে ইয়াৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। দুহেজাৰ সময় ধৰি সংক্ৰমিত যিকোনো লোকৰ সংস্পৰ্শলৈ আহিলে এই ৰোগ বিয়পিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি 2022 চনৰ পৰা এই ৰোগত 116,99,000ৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 208 জন লোকৰ মৃত্যু হৈছে। মাতৃ ভগ্নীৰ মাজত বিশেষ বন্ধনক পালন কৰাৰ এই উৎসৱ আজি সমগ্ৰ দেশতে পালন কৰা হ'ব। এই উৎসৱত ভগ্নীসকলে ভাতৃৰ হাতত ৰং বৰণৰ ৰাখি বান্ধি তেওঁলোকৰ সুস্বাস্থ্য আৰু সমৃদ্ধিৰ হকে প্ৰাৰ্থনা জনায়। ইয়াৰ বিনিময়ত ভাতৃ ভগ্নীৰ সুৰক্ষা আৰু সমৰ্থনৰ শপত লৈ তেওঁলোকক উপহাৰ প্ৰদান কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাখী বন্ধন উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। এটা শুভেচ্ছা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয় যে ৰাখী বন্ধন হৈছে ভাই ভনীসকলৰ মাজত অনন্য বন্ধনৰ এক উৎসৱ যি প্ৰেম আৰু পাৰস্পৰিক বিশ্বাসক শক্তিশালী কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে এই উৎসৱ হৈছে ধৰ্ম আৰু সাংস্কৃতিক সীমাৰ ঊৰ্ধত দেশৰ অৰক্ষাৰ মাজত ঐক্যৰ প্ৰতীক। তেওঁ লগতে এই উৎসৱে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ সংকল্পক অধিক শক্তিশালী কৰে বুলিও উল্লেখ কৰে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাখী বন্ধন উপলক্ষে জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে এই উৎসৱে আমাৰ জীৱনত বিশেষ গুৰুত্ব বহন কৰাৰ লগতে জনসাধাৰণক প্ৰেম, বিশ্বাস আৰু সমন্বয়ৰ এনাজৰীৰে বান্ধি ৰাখে। এই উৎসৱে ভাতৃ ভগ্নীৰ সম্পৰ্কক অধিক শক্তিশালী আৰু সুন্দৰ কৰি তুলিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 113 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। ইয়াৰ কাৰণে 1800 11 7800 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীয়ে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকৰ লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাইকো মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অৱস্থিতিৰ আসন্ন খণ্ডৰ বাবে 23 আগষ্ট পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণীয়ে দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শনৰ নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী প্ৰচাৰ হোৱাৰ ঠিক পাছতে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী ডঃ আৰ্জু ৰাণী দেৱৰ সৈতে বৈঠকত মিলিত হ'ব। উল্লেখযোগ্য যে নেপালৰ বিদেশ মন্ত্ৰী আৰ্জু ৰাণী দেৱৰ 5 দিনীয়া ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। এটা বিবৃতিত বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই ভ্ৰমণসূচী ভাৰত আৰু নেপালৰ মাজত নিয়মীয়া উচ্চ পৰ্যায়ৰ বৈঠকৰ এটা অংশ। মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে যে নেপাল হৈছে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিৰ উল্লেখযোগ্য মিত্ৰ দেশ। এই ভ্ৰমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ বিষয়ে আলোচনা আৰু পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰিব বুলিও বিবৃতিটোত উল্লেখ কৰা হয়। বাংলাদেশৰ অৰ্থনৈতিককালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কৈছে যে প্ৰশাসনিক ব্যৱস্থাত প্ৰয়োজনীয় সংস্কাৰ অনাৰ পাছত দেশখনত অতি সোনকালে মুক্ত নিকা আৰু অংশগ্ৰহণমূলক নিৰ্বাচন অনুষ্ঠিত হ'ব। ঢাকাত প্ৰতিনিধিসকলৰ সৈতে হোৱা এখন বৈঠকত মহম্মদ ইউনুছে কয় যে নিৰ্বাচন আয়োগ, ন্যায়পালিকা, অসামৰিক প্ৰশাসন, নিৰাপত্তা বাহিনী আৰু সংবাদ মাধ্যমত গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰাৰ পিছতহে দেশখনত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। ডঃ ইউনুছে লগতে কয় যে অৰ্থনৈতিককালীন চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈছে আইন শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা। তেওঁ প্ৰতিনিধিসকলক আশ্বাস দি কয় যে অৰ্থনৈতিককালীন চৰকাৰখনে পাৰস্পৰিক সন্মান আৰু সমন্বয়ে সকলো দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব। উল্লেখযোগ্য যে শেখ হাসিনা চৰকাৰৰ উৎখাতৰ পিছত চলিত মাহৰ আইন সমিতিৰ ডঃ ইউনুছে বাংলাদেশৰ অৰ্থনৈতিককালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে শপত গ্ৰহণ কৰিছিল। আজি পুৱা সামৰণি পৰে। দেশৰ বিভিন্ন প্ৰান্তৰ 5 লাখৰো অধিক ছাত্ৰছাত্ৰীয়ে এইবাৰ অমৰনাথ গুহা পৰিদৰ্শন কৰে। জম্মু কাশ্মীৰৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে স্থানীয় পৰম্পৰা আৰু ধৰ্মীয় ৰীতি নীতিৰে অমৰনাথ যাত্ৰাৰ অন্তিম কাৰ্যসূচী আনুষ্ঠানিকভাৱে পুৱাৰ ভাগত সমাপন কৰা হয়। উল্লেখযোগ্য যে চলিত বৰ্ষৰ 29 জুনত অমৰনাথ যাত্ৰা আৰম্ভ হৈছিল। এইবাৰ অবিলি সংখ্যক তীৰ্থযাত্ৰীয়ে অমৰনাথ গুহা পৰিদৰ্শন কৰি ভগৱান শিৱৰ আশীষ গ্ৰহণ কৰে। এই তীৰ্থযাত্ৰীসকলে অনন্ত পৰ্বৰ দুৰ্ঘট যাত্ৰাৰ পেহেলগাম পথ আৰু গাঁওবন জিলাৰ চুটি অথচ ঠিক মাৰ্টাৰ পথ এই দুয়োটা পথেৰে অমৰনাথ গুহালৈ ৰাওনা হৈছিল। আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোনিং অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত মহাকাশ খণ্ডত সুযোগ বৃদ্ধি সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত নতুন দিল্লীৰ ক্ষেত্ৰীয় দূৰ সংবাদন কেন্দ্ৰ অৰ্থাৎ এনআইএছচিৰ মহাপ্ৰবন্ধক ডঃ সৌৰভ সৰণে অংশগ্ৰহণ কৰিব। আগুৱাই শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 01 1 2 3 2 1 0 5 0 আৰু 01 1 2 3 1 4 4 4 4 নম্বৰত ফোন কৰি মহাকাশ খণ্ডত কেৰিয়াৰ সুযোগ সন্দৰ্ভত বিশেষজ্ঞগৰাকীয়ে প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে লগতে হোৱাটছএপ যোগে 9289 0044 নম্বৰলৈ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গ'ল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত এই অনুষ্ঠান সংযোগ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট নিউজ অন এয়াৰ .co.in আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েল যোগেও এই অনুষ্ঠান শুনিবলৈ পাব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাটু ছেৰি আনোৱাৰ বিন ইব্ৰাহিমে আজিৰ পৰা 3 দিনীয়া হিচাপে ভাৰত ভ্ৰমণ কৰিব। দেশত মানসিকক চৰণৰ প্ৰাদুৰ্ভাৱৰ সন্দৰ্ভত স্থানীয় মন্ত্ৰী মুখ্য সচিব ডঃ পি কে মিশ্ৰৰ অধ্যক্ষতাত কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অনুষ্ঠিত হয়। আজি ৰাখী বন্ধন। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাখী বন্ধন উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী ডঃ আৰ্জু ৰাণী দেৱৰ সৈতে বৈঠকত মিলিত হ'ব আৰু বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কৈছে যে প্ৰশাসনিক ব্যৱস্থাত প্ৰয়োজনীয় সংস্কাৰ অনাৰ পাছতে দেশখনত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত হ'ব।